এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে উচ্ছেদৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা ল'ব পৰা নাই। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙেও কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্ৰীসিঙে কয় যে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাই কোনো সমস্যাৰ সমাধান নকৰে। তেওঁ জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে অন্য প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ অভিভাৱক সমাজৰ প্ৰতি আহ্বান জনায়।
মোৰ আপোনাৰ মাধ্যমত ক'বলৈ বিচাৰিছো যে গোটেই সমাজ, উই আৰ অল টুগেডাৰ, উই আৰ অল ইণ্ডিয়ানছ, উই আৰ অল পাৰ্ট অফ দ্য চেম ছচাইটি। আমাক চবক মিলি পেলাই যদি ল'ৰাবিলাক মিছগাইডেড হৈছে তেওঁবিলাকক বুজাব লাগে যে এনেকে পৰিস্থিতি ক্ৰিয়েট কৰিলে, এনেকে ভাইলেঞ্চ ক্ৰিয়েট কৰিলে কাকো লাভ নহয়। নদীৰ সিপাৰেতো বাহিৰৰ পৰা কেইটামান ল'ৰা আহি উৎপাত কৰিবলৈ চেষ্টা কৰিছিলে, কোনো লাভ নহ'ব। এতিয়া পরিস্থিতি ইজ টোটালি আন্ডার কন্ট্রোল। আপনি দেখিছে ইভেন দি আর্মি কলম হেজ মার্চ থ্রু দি এরিয়া। মই গোটে এরিয়াটো ফুরি আহিলো, সব ঠাইত পুলিশ পিকেট আছে, কিন্তু ব্রিঙ্গিং কন্ট্রোল বাই ইউজিং ফোর্স টু লাভ নাই। সো মোর ইটোয়ে রিকুয়েস্ট আছে রাইজে নিজে আগ বাড়ি সিচুয়েশন টু নর্মাল কর।
ইফালে জিলাখনৰ আয়ুক্ত হাৰংগপানী শৰ্মাই আজি হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্ট গেট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামডিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয়। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰে। খেৰনিৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সংগঠনটোৱে জিলাখনৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত আছুৰ সভাপতি উৎপল শৰ্মাই উল্লেখ কৰে যে পশ্চিম কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই আনিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। কাৰ্বি জনগোষ্ঠীকে ধৰি অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ দাবী জনাই সভাপতিগৰাকীয়ে কয় যে অসমত খিলঞ্জীয়াৰ প্ৰভুত্বৰ বিষয়টো ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা উত্থাপন কৰি আহিছে। এই বিষয়ত চৰকাৰে গুৰুত্ব দিয়া উচিত বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দৰং জিলা নিবাসী কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে বাৰ্তালাপ কৰিব। সাংসদ খেল মহোৎসৱৰ সমূহীয়া সামৰণিৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈ তথা সাধাৰণ জনতাক দিনৰ 11 বজাত সম্বোধন কৰিব। এই অনুষ্ঠানতে দেশৰ নিৰ্বাচিত খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰিব। এই খেলুৱৈসকলৰ মাজৰ পৰা অসমৰ শান্তি কুমাৰী বড়োৱে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰাৰ সুবিধা লাভ কৰিছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰ অনুৰ্ধৰ 818গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনায়। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন লেখক লেখিকাসকলক এই সন্মান প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বৰপেটা জিলাৰ সকলো ৰাজহ চক্ৰ কাৰ্যালয়ত আজি সুশাসন দিৱস পালন কৰা হয়। এই উপলক্ষে প্ৰতিটো কাৰ্যালয়ত চৰকাৰৰ বিভিন্ন বিভাগ সন্দৰ্ভত থকা ওজৰ আপত্তি গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাত বিভাগীয় প্ৰতিনিধি, বিষয়া আৰু দায়িত্বপ্ৰাপ্ত অন্য লোকসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে জনসাধাৰণক সজাগ কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।